জিৰিমিয়া 22 অধ্যায়। জিহুৱাকিমৰ, চল্লুমৰ আৰু কনিয়াৰ বিষয়ে কোৱা বাক্য। জিহুৱাই এইদৰে ক'লে, ইহুদাৰ ৰাজগৃহলৈ গৈ সেই ঠাইত এই কথা ঘোষণা কৰা, কোৱা, সেই দাউদৰ সিংহাসনত বহুতা। জিহুদাৰ ৰজা, তুমি তোমাৰ মন্ত্ৰী আৰু এই দুৱাৰবোৰত সোমোৱা তোমাৰ প্ৰজা, এই আটাই জিহুৱাৰ বাক্য শুনা। জিহুৱাই এইদৰে কৈছে, তোমালোকে ন্যায় বিচাৰ আৰু ধাৰ্মিকতা সিদ্ধ কৰা আৰু অপহাৰিতজনাক উপদ্ৰৱকাৰীৰ হাতৰ পৰা উদ্ধাৰ কৰা, বিদেশী, পিতৃহীন বা বিধৱাক অপকাৰ আৰু অত্যাচাৰ নকৰিবা, নাইবা এই ঠাইত নিদোষীৰ ৰক্তপাত নকৰিবা। কিয়নো তোমালোকে যদি এই কথা যত্নেৰে পালন কৰা, তেন্তে দাউদৰ সিংহাসনত বহুতা ৰজাসকলে ৰথত আৰু ঘোঁৰাত উঠি প্ৰতিজনে মন্ত্ৰী আৰু প্ৰজাৰে সৈতে এই গৃহৰ দুৱাৰবোৰেদি সোমাব। কিন্তু তোমালোকে যদি এইবোৰ বাক্য নুশুনা, তেন্তে জিহুৱাই কৈছে, মই মোৰ নামেৰে শপত খাই কৈছো, তেনেহ'লে এই গৃহ উচ্ছন্ন ঠাই হ'ব। কিয়নো জিহুৱাই জিহুদাৰ ৰাজগৃহৰ বিষয়ে এই কথা কৈছে, তুমি মোৰ বিবেচনাত গিলিয়ত আৰু লিবানুনৰ ওখ ভাগৰ দৰে, হ'লেও নিশ্চয় মই তোমাক মৰুভূমিত আৰু নিবাসী নোহোৱা নগৰবোৰৰ দৰে কৰিম, আৰু মই তোমাৰ অহিতে নিজ নিজ অস্ত্ৰৰে সৈতে বিনাশক লোকসকল যুগুত কৰিম। তেওঁলোকে তোমাৰ উত্তম উত্তম গছবোৰ কাটি জুইত পেলাই দিব, আৰু অনেক জাতিয়ে এই নগৰৰ ওচৰেদি যাওঁতে ইজনে সিজনক ক'ব, জিহুৱাই এই মহানগৰলৈ কিয় এনে ব্যৱহাৰ কৰিলে। তেতিয়া তেওঁলোকে উত্তৰ কৰিব, কাৰণ ইয়াৰ লোকসকলে ঈশ্বৰ জিহুৱাৰ নিয়মটি ত্যাগ কৰি ইতৰ দেৱতাবোৰৰ আগত প্ৰণিপাত কৰিছিল আৰু সেইবোৰক সেৱা পূজা কৰিছিল। তোমালোকে মৃতজনৰ বাবে নাকান্দিবা আৰু সেইজনৰ বাবে বিলাপ নকৰিবা, কিন্তু দূৰলৈ যোৱা মানুহজনৰ নিমিত্তে বৰকৈ ক্ৰন্দন কৰা, কিয়নো তেওঁ আৰু উলটি নাহিব বা নিজৰ জন্ম দেশ আৰু নেদেখিব। কাৰণ জিহুদাৰ যোচিয়া ৰজাৰ পুতেক যি চল্লুম, তেওঁৰ পিতৃ যোচিয়াৰ পদত ৰজা হৈছিল আৰু এই ঠাইৰ পৰা গ'ল। তেওঁ বিষয়ে জিহুৱাই এইদৰে কৈছে, তেওঁ এই ঠাইলৈ আৰু উলটি নাহিব, কিন্তু তেওঁলোকে যি ঠাইলৈ তেওঁক বন্দী কৰি নিলে সেই ঠাইতে মৰিব, এই দেশ আৰু নেদেখিব। যিজনে অধৰ্মৰ দ্বাৰাই নিজ গৃহ আৰু অন্যায়ৰ দ্বাৰাই নিজৰ ওপৰ কোঠালী সাজে, যিজনে বেচ নিদিয়াকৈ নিজৰ ওচৰ চুবুৰীয়াক বন্দী কাম কৰোৱায় আৰু তাৰ শ্ৰমৰ ফল তাক নিদিয়ে, যিজনে নিজৰ বাবে এটা ডাঙৰ ঘৰ আৰু বহল ওপৰ কোঠালী সাজু বুলি কয় আৰু নিজৰ বাবে খিৰিকী দুৱাৰ কাটে আৰু ভিতৰ ফালে ওপৰত এৰচ কাঠ লগায় আৰু সেন্দুৰ বৰণীয়া ৰং দিয়ে, তাৰ সন্তাপ হ'ব। এৰচ কাঠৰ কথাত জিকিবলৈ চেষ্টা কৰাৰ কাৰণে জানো তুমি ৰাজত্ব কৰি থাকিবা, তোমাৰ পিতৃয়ে জানো ভোজন পান কৰা আৰু বিচাৰো ন্যায় সিদ্ধ কৰা নাছিল, তাতে তেওঁ মংগল হৈছিল। তেওঁ দুখী দৰিদ্ৰৰ বিচাৰ কৰাতে তেওঁ মংগল হৈছিল। জিহুৱাই কৈছে, মোক জনাৰ প্ৰমাণ এইয়ে নাছিলনে? কিন্তু তোমাৰ চকু আৰু মন নিজৰ লাভ বিচৰাত বাজে আৰু নিদোষীত ৰক্তপাত কৰাত আৰু আনক উপদ্ৰৱ ও অত্যাচাৰ কৰাত বাজে আন একোটো নালাগে। এই হেতুকে যোচিয়াৰ পুত্ৰ জিহুদাৰ ৰজা জিহুৱাকিমৰ বিষয়ে জিহুৱাই এইদৰে কৈছে, হাই হাই মোৰ ভাই, বা হাই হাই মোৰ ভগ্নী, এইবুলি লোকে তেওঁৰ বিষয়ে বিলাপ নকৰিব, আৰু হাই হাই মোৰ প্ৰভু, বা হাই হাই তেওঁৰ গৌৰৱ এনে বুলি বিলাপ নকৰিব। লোকে তেওঁক টানি নি জিৰুচালেমৰ দুৱাৰৰ বাহিৰে দূৰৈত পেলাই দি গাধ পোতাৰ দৰে পুতিব। তুমি লিবানুনত উঠি চিঞৰা আৰু বাছানত বৰকৈ মাতা আৰু অবাৰিমৰ পৰা চিঞৰা, কিয়নো তোমাক প্ৰেম কৰোতা আটাইবিলাক বিনষ্ট হ'ল। তোমাৰ মংগলৰ সময়ত মই তোমাক কৈছিলোঁ, কিন্তু তুমি মই নুশুনো বুলি ক'লা। তুমি যে মোৰ বাক্য পালন নকৰা, এইয়ে ল'ৰাকালৰে পৰা তোমাৰ দস্তৰ। বতাহে তোমাৰ মেৰচাক ৰখীয়াবোৰক চলাই নিব, তোমাক প্ৰেম কৰা সকলোৱে বন্দী অৱস্থালৈ যাব। তেতিয়া অৱশ্যে তুমি তোমাৰ দুষ্টতাৰ বাবে লাজ পাবা আৰু বিবৰ্ণ হ'বা। এৰছ কাঠৰ মাজত নিজৰ বাঁহ সজা সেই লিবানুন বাসিনী, তেতিয়া যাতনাই প্ৰসৱকাৰিণীৰ বেদনাৰ দৰে বেদনাই তোমাক আক্ৰমণ কৰিব। তেতিয়া তুমি কিমান বেছিকৈ কৃপাৰ যোগ্য হ'বা। জিহুৱাই কৈছে, মোৰ জীৱনৰ শপত, জিহুদাৰ ৰজা জিহুৱাকিমৰ পুত্ৰ কনিয়া, মোৰ সোঁ হাতত থকা মোহৰৰ দৰে হ'লেও মই তোমাক তাৰ পৰা সহায় পেলাম, আৰু মই তোমাক তোমাৰ প্ৰাণ বিচৰাবোৰৰ হাতত আৰু তুমি ভয় কৰাবোৰৰ হাতত, এনেকি বাবিলৰ ৰজা নবুখদনেচৰৰ আৰু কলদিয়াসকলৰ হাতত উধাই দিম। তোমাক আৰু তোমাক জন্মোৱা মাতৃক তোমালোক নজনা আন দেশত পেলাই দিম, সেই ঠাইতে তোমালোক মৰিবা। তেওঁলোকৰ মনে যি দেশলৈ আহিবলৈ হাবিয়াস কৰে, সেই দেশলৈ তেওঁলোক উলটি নাহিব। এই পুৰুষ কনিয়া ঘিনীত ভগ্ন পাত্ৰনে ইয়াক আৰু ইয়াৰ বংশক কিয় বাহিৰলৈ পেলোৱা হৈছে? তেওঁলোকে নজনা দেশত এওঁলোকক কিয় পেলোৱা হৈছে? হে পৃথিৱী, হে পৃথিৱী, হে পৃথিৱী, জিহুৱাৰ বাক্য শুনা। জিহুৱাৰ এইদৰে কৈছে, তোমালোকে এই মানুহ সন্তানহীন বুলি ইয়াৰ দিনত উন্নতি কৰিব নোৱাৰা মানুহ বুলি লিখা, কিয়নো ইয়াৰ বংশৰ কোনো মানুহ দাউদৰ সিংহাসনত বহিবলৈ আৰু জিহুদাত শাসন কৰিবলৈ কৃতকাৰ্য নহ'ব।